শ্ৰোতাসকল নমস্কাৰ। কোনো এটা বস্তু ক্ৰয় কৰাৰ সময়ত আমি কি ধৰণৰ সাৱধান হোৱা উচিত, এই বিষয়ে আজি আমি আপোনালোকক অৱগত কৰিব খুজিছোঁ। আৰু অৱগত কৰিছে বৈধ পৰিমাপ বিজ্ঞান বিভাগৰ প্ৰচাৰ সংগঠক জিয়াউৰ ৰহমানে। এয়া জিয়াউৰ ৰহমান।
মোৰ নাম মোহাম্মদ জিয়াউৰ ৰহমান, মই নগাঁও বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ প্ৰচাৰ সংগঠক। আমি প্ৰত্যেকে একো একোজন গ্ৰাহক, যেতিয়া আমি কোনো এটা বস্তু ক্ৰয় কৰোঁ বা কিনো, তেতিয়া দেখা যায় যে আমি সঠিক ওজন বা সঠিক পৰিমাণে বহু ক্ষেত্ৰত নেপাওঁ। ইয়াৰ মূল কাৰণস্বৰূপে হ'ল যে আমি গ্ৰাহক হিচাপে যিখিনি কৰ্তব্য, আমাৰ জানিব লগা যিখিনি বস্তু থাকে, সেইবিলাক আমি জানাৰ আগ্ৰহী নহয়, আমি সজাগ নহয়। সেইকাৰণে আমি বিভিন্ন সময়ত অসাধু ব্যৱসায়ীৰ পৰা প্ৰতাৰিত হৈ আহিছোঁ। গ্ৰাহকে যাতে তেওঁলোকৰ ন্যায্যতাখিনি পায়, গ্ৰাহকে যাতে গ্ৰাহকৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে, তাৰ বাবে আমি আমাৰ বিভাগৰ ফালৰ পৰা গ্ৰাহকক বিভিন্ন সময়ত সতৰ্ক কৰি আহিছোঁ। আমি গ্ৰাহকসকলক ক'ব বিচাৰোঁ যে আপোনালোকে যেতিয়া কোনো বস্তু ক্ৰয় কৰিব কোনো ব্যৱসায়ীৰ পৰা, তেতিয়া আপোনালোকে তাত যিবিলাক দগা থাকে সেইবিলাক বিভাগীয় পৰিদৰ্শকৰ দ্বাৰা মোহৰাংক আৰু সত্য নিৰূপণ কৰা আছে নেকি চাই ল'ব। কাৰণ এইবিলাক জোখমাপৰ যিবিলাক সাধাৰণ আহিলা, যেনে ধৰক দগা কাটা, লিটাৰ মিটাৰ আদি, প্ৰত্যেক বছৰেই, প্ৰত্যেক দুবছৰৰ মূৰে মূৰে, আৰু ইলেক্ট্ৰনিক সামগ্ৰীসমূহ, ইলেক্ট্ৰনিক ওজন জোখা সামগ্ৰীসমূহ প্ৰত্যেক বছৰেই আমি এইবিলাক বিভাগীয় পৰিদৰ্শকৰ দ্বাৰা সত্য নিৰূপণ আৰু মোহৰাংক কৰাই দিয়া হয়। আৰু আমি যেতিয়া সোণৰূপ কিনো, তেতিয়া যাতে আমি পুৰণা বৰি আনা এইবিলাক হিচাপত যাতে আমি নিকিনো, আমি কিনিব লাগে গ্ৰাম মিলিগ্ৰাম তেনেকুৱা হিচাপত বস্তু কিনিব। আৰু যেতিয়া আমি কোনো বস্তু ক্ৰয় কৰোঁ, তেতিয়া ওজন জোখা সামগ্ৰীসমূহত যাতে বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ পৰিদৰ্শকৰ সত্য নিৰূপণ আৰু মোহৰাংক কৰা আছেনে নাই সেইটো চাব লাগে। ব্যৱসায়ীসকলৰ পৰা কোনো বস্তু ক্ৰয় কৰোঁতে আমি চাব লাগে যে ব্যৱসায়ীজনে তৰ্জুটো ওলমাই ৰাখিছেনে নাই, তাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগে। আৰু গাখীৰ বা কেৰাচিন তেল কিনোতে চাব যাতে গ্ৰাহকে দিয়া মূল্যৰ বিনিময়ত উচিত জোখত বস্তু যাতে পায়। কেৰাচিন জোখোতে ফেন মাৰি নল'লে জোখত কম হ'ব পাৰে, এইবিলাক কথা আমি গ্ৰাহকক কৈ আহিছোঁ। তদুপৰি যে আমি যেতিয়া কাঠ কিনো, ঘৰ বনোৱা কাঠ বা এইবিলাক ফাৰ্নিচাৰ বনাবলৈ যিবিলাক কাঠ, এইবিলাক কাঠ কিনো, সেই কাঠবিলাক কিনোতে কাঠৰ জোখমাপ ঘন মিটাৰে বৈধ, ঘন মিটাৰ হিচাপে আমি কাঠ কিনিব লাগে, ঘন মিটাৰ আমাৰ বৈধ বুলি আমাৰ বিভাগীয় ফালৰ পৰা কৈ অহা হৈছে। তদুপৰি যিবিলাক পেকেটজাতীয় সামগ্ৰী যেতিয়া আমি ক্ৰয় কৰোঁ, তেতিয়া সেইবোৰত আমি কিছু কথা ধ্যান মানে লক্ষ্য ৰাখিব লাগে, যাতে সেই পেকেটজাতীয় সামগ্ৰীসমূহত প্ৰস্তুতকাৰকৰ নাম লিখা আছেনে নাই, প্ৰস্তুত কৰাৰ তাৰিখ, পণ্য সামগ্ৰীৰ নাম, প্ৰকৃত ওজন, পৰিমাণ বা সংখ্যা, পেকেটৰ বিক্ৰী মূল্য আৰু প্ৰস্তুতকাৰকৰ সম্পূৰ্ণ ঠিকনা, ইমেইল আদি থকাটো বাধ্যতামূলক। এইবিলাক চাই আমি বস্তু ক্ৰয় কৰিবলৈ গ্ৰাহকক কৈ আহিছোঁ। আৰু এনেদৰে গ্ৰাহকক আমি সতৰ্ক কৰি, আমাৰ বিভাগৰ ফালৰ পৰা সতৰ্ক কৰি থকা হৈছে। হয়, আমি প্ৰত্যেক বছৰেই বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ ফালৰ পৰা আমি 28 ডিচেম্বৰ তাৰিখৰ পৰা 3 জানুৱাৰী তাৰিখলৈকে এই 7 দিন আমি সৰ্বভাৰতীয় জোখমাপ প্ৰচাৰ সপ্তাহ নামৰ এটি সপ্তাহ উদযাপন কৰোঁ। আৰু ইয়াৰ অংশস্বৰূপে আমি বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠান বা বজাৰ আদিত গৈ বিভিন্ন ব্যৱসায়ীসকলক মাজত, গ্ৰাহকৰ মাজত আমি সজাগতাৰ প্ৰচাৰ পত্ৰিকা বা বিভিন্ন ধৰণৰ সজাগতামূলক সভা আদি অনুষ্ঠিত কৰি ৰাইজক সজাগ কৰি আহিছোঁ। হয়, আমাৰ নগাঁওৰ বৈধ পৰিমাণ বিজ্ঞান বিভাগ হৈছে, এইটো নগাঁও, মৰিগাঁও আৰু হোজাই 3টা ডিষ্ট্ৰিক্টৰ জিলাৰ এইটো মুখ্য কাৰ্যালয়।
ইয়াৰ পৰাই সকলোখিনি নিয়ন্ত্ৰণ কৰা
হয়। ইয়াৰ পৰাই নগাঁও আৰু মৰিগাঁও 2টা কাৰ্যালয় ইয়াৰ পৰাই নিয়ন্ত্ৰণ কৰা হয়। তাত প্ৰতি জিলাত আমাৰ একো একোজনকৈ পৰিদৰ্শক থাকে, আৰু নগাঁও মুখ্য কাৰ্যালয়ত আমাৰ 3জন পৰিদৰ্শকৰ উপৰিও এজন সহকাৰী নিয়ন্ত্ৰক থাকে, তেওঁৰ অধীনস্থ এই গোটেই জিলাত আমাৰ বৈধ পৰিমাণে কাৰ্য পৰিচালনা কৰে।
আৰু সেইকাৰণে আমি গ্ৰাহক হিচাপে আমি সদায় বস্তু কিনোতে ঠিকমতে পাইছোঁনে নাই, কিবা সন্দেহ হ'লে আপোনালোকৰ লগত যোগাযোগ কৰিব পাৰে। আৰু ক্ৰয় কৰোঁতে যাতে ৰচিদ লয় সেইটো এটা বৰ মন কৰিব লাগে, এই সম্পৰ্কে দুআষাৰ।
হয়, আমি আমি গ্ৰাহকসকলক এটা কথাই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ যোগে সজাগ কৰি আহিছোঁ যে আপোনালোকে যদি সজাগ নহয়, গ্ৰাহক যেতিয়ালৈকে সজাগ নহ'ব তেতিয়ালৈকে অসাধু ব্যৱসায়ৰ দ্বাৰা গ্ৰাহকসকল প্ৰতাৰিত হৈ আহিব। গতিকে গ্ৰাহকৰ সজাগতা গ্ৰাহকৰ ন্যায্যতাৰ মূল ভিত্তি, গতিকে গ্ৰাহকসকলক সজাগতা হোৱাৰ উচিত। আৰু গ্ৰাহকে যদি কোনো জেগাত অসাধু ব্যৱসায়ীৰ দ্বাৰা কোনো ধৰণৰ প্ৰতাৰিত হয় তেনেহ'লে নগাঁওস্থিত সহকাৰী নিয়ন্ত্ৰক কাৰ্যালয় অথবা নগাঁওস্থিত পৰিদৰ্শক কাৰ্যালয়ত আহি তেওঁলোকে লিখিত বা মৌখিকভাৱে হ'লেও অৱগত কৰালে লগে লগে আমাৰ বিভাগীয় ফালৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
বস্তু কিনা বেচাৰ ক্ষেত্ৰত আমি কি ধৰণৰ সাৱধানতা হ'ব লাগে, এই বিষয়ে আজি আমাক কিছু কথা অৱগত কৰিলে বৈধ পৰিমাপ বিজ্ঞান বিভাগৰ প্ৰচাৰ সংগঠক জিয়াউৰ ৰহমানে। অনুষ্ঠানত এইখিনিতে আগবঢ়াইছোঁ নিত্যানন্দ ডেকাৰ কণ্ঠত এটি বৰগীত।
দেখো মাই আও তো নন্দ কুলাল, দেখো মাই আও তো
thank you.
নিত্যানন্দ ডেকাৰ কণ্ঠৰ বৰগীত শুনিলে। আজিৰ আমাৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। আমাৰ চেনেলটি ছাবস্ক্রাইব, শেয়ার আর লাইক করবলে নপাহৰিব।